নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰকে ধৰি দেশৰ 24খন চহৰত ৱাটাৰ মেট্ৰ'ৰ প্ৰযুক্তিগত সম্ভাৱনীয়তা অধ্যয়নত অনুমোদন জনাইছে। কেৰালাৰ কোচিস্থিত দেশৰ প্ৰথম ৱাটাৰ মেট্ৰ'ৰ সফলতাৰ পাছত আন 24খন চহৰত জলপথেৰে যাতায়াতৰ সম্ভাৱনা অন্বেষণৰ ব্যতিক্ৰমী পদক্ষেপ লোৱা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৱাটাৰ মেট্ৰ'ৰ প্ৰযুক্তিগত সম্ভাৱনীয়তাৰ অধ্যয়নৰ অন্যতম হিচাপে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰক বাছনি কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাজ্যৰ বিশাল নদী নেটৱৰ্কাৰে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰৰ দৰে ঠাইত নগৰ কেন্দ্ৰিক যাতায়াতৰ ৰূপান্তৰৰ অপাৰ সম্ভাৱনা বহন কৰি আহিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা নহয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নিশা সামাজিক মাধ্যম এক্সযোগে এই কথা সদৰি কৰিছে। বাৰ্তাটোত তেওঁ কয় যে বিভিন্ন মাধ্যমত কাইলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ঘোষণা কৰা হ'ব বুলি প্ৰকাশ হৈ আহিছে, কিন্তু শিক্ষা বিভাগে এই সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব বুলিও বাৰ্তাটোত তেওঁ উল্লেখ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ে আজি অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েং আৰু গ্ৰীণ আস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ 25সংখ্যক সমাৱৰ্তন সমাৰোহ উপলক্ষে দুয়োগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বিশ্ববিদ্যালয়খনৰ অধীনত 9খন মহাবিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী আৰু PhD লাভ কৰা 548গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত সমাৱৰ্তনত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পৌৰোহিত্য কৰে। কৃষিমন্ত্ৰী অতুল বৰাই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে অসম কৃষি আয়োগৰ অধ্যক্ষ ডঃ হৰিশংকৰ গুপ্তাই ভাষণ দিয়ে। মৰিগাঁও জিলাৰ মায়ং আৰক্ষী থানাৰ অন্তৰ্গত গৰুমাৰা দলনিৰ পৰা মৰিগাঁও আৰক্ষীয়ে যোৱা নিশা দুজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। এক গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে গৰুমাৰা দলনিৰ গাঁৱৰ চাৰিবুট জামান আৰু ৰমেশ ৰেজা নামৰ যুৱক দুজনক গ্ৰেপ্তাৰ কৰে। দুই যুৱকৰ পৰা আৰক্ষীয়ে দুটা লেপটপ, দুটা মোবাইল, এটা কম্পিউটাৰ, এটা স্কেনাৰ মেচিন, প্ৰিণ্টাৰকে ধৰি নগদ 2,22,000 টকা জব্দ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়িক কোষৰ উদ্যোগত আজি দেশত নতুনকৈ বলবৎ কৰা ফৌজদাৰী আইনৰ সন্দৰ্ভত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। নতুন ফৌজদাৰী আইন ৰূপায়ণৰ সন্দৰ্ভত প্ৰসিকিউচন সঞ্চালকালয়ৰ ভূমিকাক লৈও অনুষ্ঠানটোত বিতংভাৱে আলোচনা কৰা হয়। বিশেষকৈ প্ৰসিকিউচন সঞ্চালকালয় আৰু অধিবক্তা সমাজে এই আইনৰ জৰিয়তে ন্যায় ব্যৱস্থাটোক কেনেদৰে জনসাধাৰণৰ কাষ চপাই নিব পাৰে সেই সন্দৰ্ভতো আলোকপাত কৰা হয়। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে প্ৰসিকিউচন সঞ্চালকালয়ৰ সঞ্চালক মাখন ফুকনৰ লগতে উপসঞ্চালক শান্তনু ভট্টাচাৰ্য আৰু মানস হালয়ে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জিলা প্ৰশাসনসমূহৰ সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত অসমী বহাগী মেলা 2025 অনুষ্ঠিত হৈছে। গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত অমৃত উদ্যানত চাৰিদিনীয়া কাৰ্যসূচীৰে অসমী বহাগী মেলাৰ আয়োজন কৰা হৈছে। 12 এপ্ৰিললৈকে চলিবলগীয়া এই বহাগী মেলাৰ আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব পুষ্পাঞ্জলি দাসে শুভাৰম্ভ কৰে। আত্মসহায়ক গোটৰ সদস্যসকলে উৎপাদন কৰা সামগ্ৰীসমূহ বিক্ৰীৰ বাবে এখন নিৰ্ধাৰিত বজাৰ দিয়াৰ উদ্দেশ্যেৰে এই মেলাসমূহৰ আয়োজন কৰা হৈছে। ডিমা হাছাও জিলাৰ হাফলঙৰ লাল ফিল্ডতো বহাগী মেলাৰ আয়োজন কৰা হৈছে। অহা 11 এপ্ৰিললৈকে চলিবলগীয়া এই বহাগী মেলাত পাহাৰীয়া জিলাখনৰ জনজাতীয় সামগ্ৰীসমূহ উপলব্ধ হ'ব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডঃ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰ আৰু বিহু সুৰক্ষা সমিতিৰ অসমৰ যৌথ উদ্যোগত বিশ্ববিদ্যালয়খনৰ হীৰক জয়ন্তী উপলক্ষে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হয়। আজি আলোচনা চক্ৰত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে এই আলোচনা চক্ৰই গৱেষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু বৌদ্ধিক উত্তৰণত যথেষ্ট সহায় কৰিব। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ডঃ নগেন শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ এখন খেলত গুজৰাট টাইটানছে জয়ৰ বাবে ৰাজস্থান ৰয়েলছক 218 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি ৰাজস্থান ৰয়েলছে প্ৰথমে গুজৰাট টাইটানছক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। গুজৰাট টাইটানছে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 217 ৰাণ সংগ্ৰহ কৰে। গুজৰাটৰ হৈ সাই সুদৰ্শনে সৰ্বাধিক 82 ৰাণৰ বৰঙণি আগবঢ়ায়। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।